এয়া আকাশবাণী। বাতৰি পঢ়িছো বৰষা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক আজি আলজিয়াৰ্ছৰ চিডি আব্দুল্লাহ বিজ্ঞান আৰু প্ৰযুক্তি পোলে বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে গুজৰাটৰ লুথলত নিৰ্মাণ কৰিবলগীয়া সামুদ্ৰিক ঐতিহ্য চৌহদে সাংস্কৃতিক আৰু পৰ্যটন খণ্ডত নতুন সুযোগৰ সৃষ্টি কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি নতুন দিল্লীত স্বাস্থ্য, কৃষি আৰু বহনক্ষম চহৰ বিষয়ক তিনিটা কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ সাধন কেন্দ্ৰৰ ঘোষণা কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আমেৰিকা ভাৰত কৌশলগত সহযোগিতা মঞ্চই ভাৰতৰ ঔদ্যোগিক বিকাশ আৰু বিনিয়োগ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি মন্তব্য কৰিছে আৰু নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। ত্ৰিদেশীয় ভ্ৰমণসূচীৰ অংশ হিচাপে সম্প্ৰতি আলজেৰিয়াত থকা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক আজি আলজিয়াৰ্ছৰ চিডি আব্দুল্লাহ বিজ্ঞান আৰু প্ৰযুক্তি পোলে বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। আলজেৰিয়াৰ উচ্চ শিক্ষা আৰু বৈজ্ঞানিক গৱেষণা মন্ত্ৰী কামাল বাদ্ৰিয়ে ৰাষ্ট্ৰপতিক এই ডিগ্ৰী অৰ্পণ কৰে। এই উপলক্ষে শ্ৰীমতী মুৰ্মুৱে এই ডক্টৰেট ডিগ্ৰীক দেশৰ সন্মান বুলি অভিহিত কৰে। তেওঁ কয় যে ভাৰত অনাদিকালৰে পৰা শান্তি আৰু সমৃদ্ধিশালী বিশ্বৰ হকে থিয় দি আহিছে। শিক্ষাই অসমানতা দূৰ কৰে আৰু সকলোৰে বাবে সমান সুযোগ নিশ্চিত কৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ আলজেৰিয়াৰ চৰকাৰ, উচ্চ শিক্ষা বিভাগ আৰু শিক্ষাৰ্থীসকলক ভাৰতৰ আই টি ই চি কাৰ্যসূচী আৰু অন্য জলপানী আঁচনিৰ সুযোগ গ্ৰহণ কৰিবলৈ আহান জনায়। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে দুয়োখন দেশৰ যুৱক যুৱতী উভয় দেশৰ বাবে এখন শক্তিশালী সেতুস্বৰূপ আৰু এনে কাৰ্যসূচীয়ে দুয়ো দেশৰ মাজৰ সৌহাদ্যপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে গুজৰাটৰ লুথালত নিৰ্মাণ কৰিবলগীয়া সামুদ্ৰিক ঐতিহ্য চৌহদে সাংস্কৃতিক আৰু পৰ্যটন খণ্ডত নতুন সুযোগৰ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কৈছে যে কেন্দ্ৰীয় মন্ত্ৰীসভাই অলপতে লুথালত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য চৌহদ বিকশাই তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ভাৰতে সাংস্কৃতিক আৰু পৰ্যটন খণ্ডত অধিক অংশগ্ৰহণ কৰিছে। শ্ৰীমোদীয়ে লগতে পৰ্যটন ক্ষেত্ৰৰ ব্যৱসায়ীসকলক ক্ষেত্ৰখনত নতুন সুযোগৰ অন্বেষণ কৰিবলৈ আৰু বিষয়টো সন্দৰ্ভত দিহা পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ আহিব। ভ্ৰমণকালত শ্ৰীধনখড়ে মুখ্য অতিথি হিচাপে শ্বিলঙৰ মাও দিয়াং দিয়াঙত মেঘালয় দক্ষতা আৰু উদ্ভাৱন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে শ্বিলঙৰ তথ্য প্ৰযুক্তি উদ্যান আৰু ৰাজভৱন পৰিদৰ্শন কৰিব আৰু মুখ্যমন্ত্ৰী তথা অন্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি নতুন দিল্লীত স্বাস্থ্য, কৃষি আৰু বহনক্ষম চহৰ বিষয়ক তিনিটা কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ সাধন কেন্দ্ৰৰ ঘোষণা কৰে। শ্ৰীপ্ৰধানে কয় যে এই কেন্দ্ৰসমূহে গৱেষণা, উদ্ভাৱন আৰু অৰ্থনীতিৰ প্ৰসাৰৰ লগতে জনসাধাৰণৰ কল্যাণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছ, ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান ৰূপৰ আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান কানপুৰত এই কেন্দ্ৰকেইটা স্থাপন কৰা হ'ব। এই উপলক্ষে শ্ৰীপ্ৰধানে কয় যে এই ঐতিহাসিক সিদ্ধান্তই কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দেশৰ স্থিতি শক্তিশালী কৰি তুলিব। তেওঁ কয় যে 10 বছৰ পাছত এই কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ সাধন কেন্দ্ৰকেইটাই বিশ্বৰ বাবে সমাধান সূত্ৰ প্ৰদানকাৰী হিচাপে কাম কৰিব। 2023-24 বৰ্ষৰ বাজেটত ভাৰতত কৃত্ৰিম বুদ্ধিমত্তা বিকশাই তোলাৰ এই কেন্দ্ৰকেইটাৰ কথা ঘোষণা কৰা হৈছিল। প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰসিদ্ধ বিজ্ঞানী ডঃ এ পি জে আব্দুল কালামৰ আজি 93 সংখ্যক জন্মবাৰ্ষিকী। ডঃ এ পি জে আব্দুল কালামৰ শিক্ষাৰ প্ৰতি নিষ্ঠাৰ সন্মানাৰ্থে আজিৰ দিনটো বিশ্ব শিক্ষাৰ্থী দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ মূল বিষয়বস্তু হৈছে পৰিৱৰ্তনৰ অভিকৰ্তাৰূপে শিক্ষাৰ্থীসকলৰ সবলীকৰণ। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ চিন্তা আৰু পৰিকল্পনাই দেশ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আমেৰিকা ভাৰত কৌশলগত সহযোগিতা মঞ্চই ভাৰতৰ ঔদ্যোগিক বিকাশ আৰু বিনিয়োগ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি মন্তব্য কৰিছে। শ্ৰীমতী সীতাৰমণে আজি নতুন দিল্লীত অধ্যক্ষ জন টি চেম্বাৰ নেতৃত্বাধীন আমেৰিকা ভাৰত কৌশলগত সহযোগিতা মঞ্চৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি এইদৰে প্ৰকাশ কৰে। বৈঠকত বিত্তমন্ত্ৰীগৰাকীয়ে ভাৰতৰ দ্ৰুত অৰ্থনৈতিক বিকাশ, যুৱ প্ৰজন্মৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু বীমা, গৃহ নিৰ্মাণ তথা নবীকৰণ নবীকৰণযোগ্য শক্তিখণ্ডৰ বৰ্ধিত বিনিয়োগ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে ভাৰতবৰ্ষক ব্যৱসায়ৰ আকৰ্ষণীয় স্থানৰূপে গঢ়ি তোলাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে আলোকপাত কৰে। নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি মহাৰাষ্ট্ৰত এটা পৰ্যায়ত 20 নৱেম্বৰত আৰু ঝাৰখণ্ডত 13 আৰু 20 নৱেম্বৰত 2টা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। 2খন ৰাজ্যৰ 23 নৱেম্বৰত ভোট গণনা কৰা হ'ব। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীত নিৰ্বাচনী সূচী ঘোষণা কৰি কয় যে 288জনীয়া মহাৰাষ্ট্ৰ বিধানসভাৰ বাবে 22 অক্টোবৰত অধিসূচনা জাৰি কৰা হ'ব আৰু ইচ্ছুক প্ৰাৰ্থীসকলে 29 অক্টোবৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। তেওঁ লগতে কয় যে ৰাজ্যখনৰ 9,63,00,000 ভোটদাতাৰ বাবে 1,00,000ৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব। ইপিনে ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 18 অক্টোবৰত অধিসূচনা জাৰি কৰা হ'ব আৰু প্ৰাৰ্থীসকলে 25 অক্টোবৰলৈকে মনোনয়ন দাখিল কৰিব পাৰিব। ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 22 অক্টোবৰত অধিসূচনা জাৰি কৰা হ'ব আৰু 29 নৱেম্বৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ'ব। মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কৈছে যে ৰাজ্যখনৰ 26,000ৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰত 2,60,00,000 ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব। 2খন ৰাজ্যতে নিৰ্বাচনী সূচী ঘোষণা কৰাৰ পাছত নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে আয়োগ মুক্ত আৰু নিকাভাৱে নিৰ্বাচন সম্পন্ন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আয়োগ প্ৰলোভন আৰু হিংসামুক্ত নিৰ্বাচনৰ প্ৰতি বদ্ধপৰিকৰ বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে মুক্ত আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ বাবে ধনবলৰ ব্যৱহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিধি বলবৎকাৰী সংস্থাসমূহক নিৰ্দেশ দিয়া হৈছে। নিৰ্বাচনৰ প্ৰতিটো প্ৰক্ৰিয়াৰ ভিডিঅগ্ৰাফী কৰা হ'ব বুলি উল্লেখ কৰি তেওঁ কয়,
वोटिंग से करीब करीब 5 या 6 दिन पहले कमिशनिंग होती, उस दिन मशीन में सिंबल पर नई बैटरी उस दिन एक डाली जाती और सील करके उस बैटरी पे भी कैंडिडेट के एजेंट्स के दस्तखत होते, ये उनके सामने में स्ट्रांग रूम में जाएगी, डबल लॉक लगेगा, 3 लेयर की सिक्योरिटी रहेगी, ऑब्जर्वर होंगे। उसके बाद जब वो पोलिंग के डिस्ट्रीब्यूशन के दिन निकलेंगी उस दिन फिर यही प्रोसेस होगा, सारा प्रोसेस वीडियोग्राफ होगा, फिर वो फील्ड में पहुंचेंगे, सेक्टर मजिस्ट्रेट साथ में रहेंगे, फिर कैंडिडेट के एजेंट साथ में रहेंगे और उसके नंबर भी सबसे शेयर किए जाएंगे। कौन दिखाता है इतना बताइए, कोई एक प्रोसेस कंपेरेटिव बताइए पूरी कंट्री में जहां पब्लिक डिस्क्लोजर 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 पार्टिसिपेशन पार्टिसिपेशन इतना अधिक हो।
নিৰ্বাচন আয়োগে লগতে বিভিন্ন ৰাজ্যৰ 48টা বিধানসভা সমষ্টি আৰু 2টা লোকসভা সমষ্টিত উপ নিৰ্বাচনৰ দিন ঘোষণা কৰে। ইয়াৰে 47টা বিধানসভা সমষ্টি আৰু ৱাইনাড সংসদীয় সমষ্টিৰ বাবে 13 নৱেম্বৰত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। উত্তৰাখণ্ডৰ 1খন বিধানসভা আসন আৰু মহাৰাষ্ট্ৰৰ নন্দেড় লোকসভা আসনৰ বাবে 20 নৱেম্বৰত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আসন্ন দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় উপ সভাপতি বেইজন পাণ্ডাক ৰাজ্যখনৰ নিৰ্বাচন প্ৰভাৰী হিচাপে নিয়োগ কৰিছে। সাংসদ অতুল গাৰ্গক বিধানসভা নিৰ্বাচনৰ বাবে সহকাৰী প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি দিল্লীত অষ্ট্ৰেলিয়াৰ আব্ৰজন দপ্তৰৰ সহকাৰী মন্ত্ৰী মাত্তা থিছট লেটৱেইটক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই প্ৰব্ৰজন আৰু আহজাহৰ লগতে দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্ৰশিক্ষণ সম্পৰ্কে আলোচনা কৰে। ডঃ জয়শংকৰে কয় যে এই ক্ষেত্ৰসমূহৰ সহযোগিতা ভাৰত আৰু অষ্ট্ৰেলিয়া উভয়ৰে বাবে লাভদায়ক। দেশৰ প্ৰতিৰক্ষা ক্ষমতাৰ উত্থান ঘটাই ভাৰত আৰু আমেৰিকাই 31খন MQ-9B প্ৰিডেটৰ ড্ৰোন ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছে। দেশৰ কাৰ্যকৰী প্ৰস্তুতি আৰু সামৰিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে সম্পাদনা কৰা এই চুক্তিত MQ-9B স্কাই গাৰ্ডিয়ান আৰু চি গাৰ্ডিয়ান ড্ৰোনৰ ট্ৰাই ছাৰ্ভিচ ক্ৰয় কৰাটো অন্তৰ্ভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰামানেৰ উপস্থিতিত আজি নতুন দিল্লীত আমেৰিকা চৰকাৰৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰালয়ে চুক্তি স্বাক্ষৰ কৰে। মন্ত্ৰালয়ে জেনেৰেল এটমিক্স গ্লোবেল ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সৈতেও পাৰফৰমেন্স বেছ লজিষ্টিকৰ বাবে পৃথক চুক্তিত স্বাক্ষৰ কৰি ড্ৰোনসমূহৰ ডিপো পৰ্যায়ত ৰক্ষণাবেক্ষণ আৰু মেৰামতি নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক আজি আলজিয়াৰ্ছৰ চিডি আব্দুল্লাহ বিজ্ঞান আৰু প্ৰযুক্তি পোলে বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে গুজৰাটৰ লোথলত নিৰ্মাণ কৰিবলগীয়া সামুদ্ৰিক ঐতিহ্য চৌহদে সাংস্কৃতিক আৰু পৰ্যটন কেন্দ্ৰত নতুন সুযোগৰ সৃষ্টি কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি নতুন দিল্লীত স্বাস্থ্য কৃষি আৰু বহনক্ষম চহৰ বিষয়ে 3টা কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ সাধন কেন্দ্ৰ ঘোষণা কৰে আৰু নিৰ্বাচন আয়োগে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।